এয়া আকাশবাণী। বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ প্ৰতিৰ অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম কাজত পক্ষপাতিত কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে। দেশত 2015 চনৰ তুলনাত 2023 চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 21.4% হ্ৰাস হোৱা বুলি চৰকাৰে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰে শস্য বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে 2,817 কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্ৰীসভাক ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। আৰু ঐতিহাসিক অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সমগ্ৰ অসমত শ্বহীদ দিৱস পালন কৰা হয়। এতিয়া শুনক বিতং বাতৰি। শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ সদস্যসকলৰ আচৰণক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ দলটোৰ সদস্যসকলে সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা বুলি অভিযোগ তুলি তেওঁলোকক ক্ষমা প্ৰাৰ্থনা কৰিবলৈ দাবী জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাৰ ঘনিষ্ঠতা থকা বুলি অভিযোগ তুলি তেওঁ দলটোক এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। ৰাজ্যসভাতো আজি আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে দিল্লীৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত কেতবোৰ বিষয় উত্থাপনৰ চেষ্টা কৰে। সভাপতি জগদীপ ধনখড়ে সিঙৰ অনুৰোধৰ প্ৰতি কৰ্ণপাত নকৰাত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ফলত উচ্চ সদনৰ কাম কাজো দিনৰ 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পাছত দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়তো ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ আগতে সদনে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা জনায়। বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম কাজত পক্ষপাতিত কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সংসদীয় গণতন্ত্ৰৰ স্বাৰ্থত বিৰোধীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰকাশ কৰিছে। স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অধীনত সমগ্ৰ দেশৰ গাঁওসমূহৰ মুকলিত মলত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত 1,869 কোটিৰো অধিক টকাৰ সাহায্য কেন্দ্ৰৰ অংশীদাৰিত্ব হিচাপে মুকলি কৰি দিয়া হয়। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গ্ৰামোন্নয়ন মন্ত্ৰালয়ত এই তথ্য সদৰি কৰে। মল নিষ্কাশন, মল পৰিষ্কাৰণ আৰু বৰ্জিত পানী পৰিশোধনৰ বাবে এম জি এনৰেগাৰ অধীনত এই ধন ব্যয় কৰা হৈছে। এতিয়ালৈ 56 লাখৰো অধিক ব্যক্তিগত শৌচাগাৰ, প্ৰায় 14 লাখ বিদ্যালয় আৰু অংগনবাদী শৌচাগাৰৰ লগতে 64,000 সমূহীয়া অনাময় প্ৰকল্প নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ 97% অধিক ধন আধাৰ ধনাদায় ব্ৰিজ ব্যৱস্থাৰে কৰা হৈছে বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে 2024-25 বিত্তীয় বৰ্ষৰ সময়ছোৱাত এম জি এনৰেগাৰ অধীনত লেনদেন হোৱা 35 কোটিৰো অধিক টকাৰ ভিতৰত প্ৰায় 34,045 লাখ কোটি টকা আধাৰ ধনাদায় ব্ৰিজ ব্যৱস্থাৰে প্ৰদান কৰা হৈছে। দেশত 2015 চনৰ তুলনাত 2023 চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 21.4% হ্ৰাস পোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত 8 বছৰত প্ৰতি লাখ লোকৰ বিপৰীতে যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 28ৰ পৰা 22লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় চৰকাৰে শস্য বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে 2,817 কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এশ দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে ভালেমান উল্লেখনীয় পদক্ষেপ লোৱা হৈছে। কৃষি ক্ষেত্ৰত ষ্টাৰ্টআপ আৰু গ্ৰাম্য উদ্যমৰ প্ৰসাৰৰ বাবে 750 কোটি টকাৰে এগ্ৰিছিয়ৰ পুঁজি আৰম্ভ কৰা হৈছে বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰায় 8,000 কৃষক উৎপাদক সংস্থাক ডিজিটেল বাণিজ্যৰ বাবে সাজু কৰি তোলা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আই4চি অৰ্থাৎ চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্তকৰ্তাৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে এই ব্যৱস্থাৰ ফলত 560,000 অধিক প্ৰস্তাৱনামূলক লেনদেন ৰোধ কৰি জনসাধাৰণৰ 1,400 কোটিতকৈ অধিক টকা ৰক্ষা কৰিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চাইবাৰ অপৰাধৰ মূল কেন্দ্ৰসমূহ চিনাক্ত কৰি অবাধ চাইবাৰ জালিয়াতি আৰু অভিযোগসমূহ কমাই আনিবৰ বাবে কেইবালানিও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে চাইবাৰ অপৰাধীৰ মূল কেন্দ্ৰ আৰু বহু ন্যায়িক সমস্যা তথা অঞ্চলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশক সামৰি হাৰিয়ানাৰ মেৱাট, ঝাৰখণ্ডৰ জামতাৰা, আহমেদাবাদ, হায়দৰাবাদ, চণ্ডীগড়, বিশাখাপট্টনম আৰু গুৱাহাটীৰ বাবে 7টা যুটীয়া চাইবাৰ সমন্বয় দল গঠন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই জে চি চিৰ অধীনত বিভিন্ন প্ৰাদেশিক আইনৰ প্ৰয়োগকাৰী সংস্থাৰ মাজত সমন্বয়ৰ পৰিকাঠামো বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অন্তৰ্ভুক্তি কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰশাসন অধিক স্বচ্ছ আৰু নাগৰিক কেন্দ্ৰিক হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আয়োগৰ 16th বাৰ্ষিক সন্মিলন সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2018 চনলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনত 80%ৰো অধিক কাৰ্যালয়ৰ কাম কাজ অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰি তোলা হৈছে। তেওঁ কয় যে বিগত 10 বছৰত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা অভিযোগ বৃদ্ধি পোৱাৰ পৰা প্ৰশাসনৰ স্বচ্ছতা, ফলপ্ৰসূ অভিযোগ নিষ্পত্তি আৰু জনসাধাৰণৰ আস্থা প্ৰতিফলিত হৈছে। এই উপলক্ষে মুখ্য তথ্য আয়ুক্ত হীৰালাল চামাৰিয়াই কয় যে ৰাজ্যিক তথ্য আয়োগে জনসাধাৰণৰ মাজত তথ্য জনাৰ আইনৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভালেমান কৰ্মশালাৰ আয়োজন কৰিছে। ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সমগ্ৰ অসমত শ্বহীদ দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰে। 159টা শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনায়। ডঃ শৰ্মাই শ্বহীদৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ অসমক আত্মনিৰ্ভৰশীল হৈ উঠাত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী তথা সাংসদে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ অন্যতম উদ্যোক্তা সদৌ অসম ছাত্ৰ সন্থাই আজি গোৱালপাৰা জিলাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্বহীদ দিৱস পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম কাজত পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে। দেশত 2015 চনৰ তুলনাত 2023 চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 21.4% হ্ৰাস হোৱা বুলি চৰকাৰে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰে শস্য বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে 2,817 কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। আৰু ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সমগ্ৰ অসমত শ্বহীদ দিৱস পালন কৰা হয়। আমাৰ ইয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 8 বজাত শুনিবলৈ পাব।